গধূলি পৰ তহতৰ পদূলি মুখ মুখ দেখিলে লহৰ মৰা ধুমুকি মাৰি আকৌচোৱা
দেউতাৰ লগত
সঁচাকে হবি তই কয়।